গীতমালা ৪৯ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে কুৰহৰ সন্তানসকলৰ ৰচিত গীত। হে সমুদায় জাতি, তোমালোকে এই কথা শুনা, হে জগত নিবাসী কাণ পাতা, উচ্চ নিচ ধনী দুখীয়া সকলোৰে শুনা। মোৰ মুখে জ্ঞানৰ কথা ক'ব, মোৰ অন্তৰৰ গভীৰ চিন্তা সুবুদ্ধিদায়ক। মই শিক্ষাযুক্ত দৃষ্টান্তবোৰলৈ মনোযোগ দিম, বীণাৰে সৈতে গীত গাই তাৰ গভীৰ বিষয়ে ব্যাখ্যা কৰিম। মোৰ তাৰণাকাৰীবোৰৰ অপৰাধে যেতিয়া মোক বেৰি ধৰে, সেই সংকটৰ কালত মই কিয় ভয় কৰি থাকিম? সেইসকল হৈছে দুষ্ট লোক, যিসকলে ধন সম্পত্তিত ভাৰসা কৰে আৰু প্ৰচুৰ ধনৰ বাবে অহংকাৰ কৰে। কোনেও কাকো কোনো প্ৰকাৰে নিজক মৃত্যুৰ পৰা মুক্ত কৰিব নোৱাৰে, নাইবা কোনেও মুক্তিৰ কাৰণে ঈশ্বৰক অধিক একো দিব নোৱাৰে, যাতে মানুহ চিৰকাল জীয়াই থাকিব পাৰে। কাৰণ মানুহৰ জীৱনৰ প্ৰায়চিত্তৰ মূল্য অধিক, মানুহে কেতিয়াও তাৰ পৰ্যাপ্ত মূল্য দিব নোৱাৰে, যাতে তেওঁ সদায় জীয়াই থাকিব পাৰিব আৰু কেতিয়াও মৈদামৰ গাতলৈ নাযাব। আমি দেখা পাওঁ যে জ্ঞানী লোকৰো মৃত্যু হয়, নিবোধ আৰু বিবেকহীন লোকৰ দৰেই তেওঁলোক বিনষ্ট হয়। তেওঁলোকে নিজৰ ধন সম্পদ আনৰ কাৰণে এৰি থৈ যায়। তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ বাৰী চিৰস্থায়ী, তেওঁলোকৰ আৱাসবোৰ পুৰুষানুকৰ্মে থাকিব। সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে, কিন্তু মানুহ ঐশ্বৰ্যশালী হলেও চিৰস্থায়ী নহয়, তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব। যিসকলে নিজৰ প্ৰাচুৰ্যতাত ভাৰসা কৰে আৰু তেওঁলোকৰ পাছত যিসকল লোকে তেওঁলোকৰ কথাত হয়ভৰ দি চলে, সেই সৎকাৰীসকলৰ দশাও তেনেকুৱা হ'ব। চেলা, তেওঁলোক চিউলৰ কাৰণে নিযুক্ত হোৱা মেৰ ছাগৰ জাক স্বৰূপ, মৃত্যুৱে তেওঁলোকৰ ৰখীয়া হ'ব। তেওঁলোক চিউললৈ নামি যাব, তেওঁলোকৰ ৰূপ চিউলত নষ্ট হ'ব, তেওঁলোকৰ বাসস্থান বুলি একো নাথাকিব। কিন্তু চিউলৰ হাতৰ পৰা ঈশ্বৰে মুক্তিৰ মূল্য দি মোৰ প্ৰাণ মুক্ত কৰিব, মোক তেওঁৰ নিজৰ ওচৰত গ্ৰহণ কৰি ল'ব। চেলা, যেতিয়া কোনো মানুহ ধনী হয়, ভয় নাখাবা, তেওঁ পৰিয়ালৰ গৌৰৱ যেতিয়া বৃদ্ধি পায় তুমি ভয় নকৰিবা, কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব, তেওঁলোকৰ ধন সম্পদ তেওঁলোকৰ লগত নামি নাযাব। যদিও জীৱনকালত তেওঁলোকে নিজক সুখী বুলি ভাবে, কিয়নো তেওঁলোকৰ নিজৰ ভাল অৱস্থা হ'লে মানুহে তোমালোকক সুখী বুলি প্ৰশংসা কৰে, তথাপিও নিজৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ তেওঁলোক যাবই লাগিব, যিসকলে পুনৰ কেতিয়াও পোহৰ দেখিবলৈ নাপাব। কিন্তু মানুহ ঐশ্বৰ্যশালী হলেও চিৰস্থায়ী নহয়, তেওঁলোক পশুবোৰৰ দৰেই বিনষ্ট হৈ যাব।